এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত আজি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটাসমূহ প্ৰদান কৰা হয়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এই বঁটা প্ৰদান অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত 2025 বৰ্ষৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটা, ডঃ অমলেন্দ্ৰ চক্ৰৱৰ্তীক আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা মনেশ্বৰ দেউৰীলৈ আগবঢ়োৱা হয়। একেদৰে ৰাজ্যিক বঁটা শিতানত 2026 বৰ্ষৰ শিল্পী বঁটা লোকগীতৰ শিল্পী ধনতা পাঠক আৰু মৰণোত্তৰভাৱে শিল্পী সমৰ হাজৰিকাক প্ৰদান কৰা হয়। 2025 বৰ্ষৰ নটসূৰ্য ফণি শৰ্মা বঁটা কৰুণা ডেকালৈ, ডঃ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা অৰূপ মান্নালৈ আৰু বিজু ফুকন বঁটা অবনিৰঞ্জন পাঠকলৈ আগবঢ়োৱা হয়। অনুষ্ঠানত দিয়া ভাষণত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীবৰাই শিল্পী সাহিত্যিকসকলে যোগে যোগে সমাজক বাট দেখুৱাই আহিছে বুলি উল্লেখ কৰে। শিল্পীসকলে নিজৰ চিন্তন আৰু মননৰ জৰিয়তে সৃষ্টিৰ ৰাজ্যিক বিশ্বসভালৈ লৈ যায় বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত সাংসদ বিজুলী কলিতা মেধি আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা দলঙেৰে অহা 8 মাৰ্চৰ পৰা যান বাহন চলাচল কৰিব। কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই আজি এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 14 ফেব্ৰুৱাৰীত উদ্বোধন কৰাৰ পাছৰে পৰা দলংখন অকল পথচাৰীৰ বাবেহে মুকলি আছিল। 8 মাৰ্চৰ পৰা দলংখনেৰে যান বাহনৰ চলাচল কৰিব যদিও ব্যৱসায়িক বাহনৰ চলাচল নিষিদ্ধ থাকিব। আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰৰ বাতৰি বিভাগৰ উপসঞ্চালক তথা বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আজি তেওঁৰ কৰ্মজীৱনৰ সামৰণি মাৰিব। 33 বছৰৰো অধিক কালৰ সুদীৰ্ঘ চাকৰি জীৱনত ভাৰতীয় তথ্য সেৱাৰ বিষয়া হিচাপে তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগতে কলকাতা, গুৱাহাটী আৰু ইম্ফল দূৰদৰ্শন কেন্দ্ৰ আৰু কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণন পৰিষদৰ গুৱাহাটীৰ কাৰ্যালয়ৰ আঞ্চলিক বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। বৰ্ণময় জীৱন পৰিক্ৰমাৰ বিষয় সন্দৰ্ভত আজিৰ দৃষ্টিপাত অনুষ্ঠানত উপস্থিত থাকি বিদায়ী উপসঞ্চালক ৰাজীৱ লোচন বৰঠাকুৰে এই অনুষ্ঠানটো তেওঁৰ বাবে অম্ল মধুৰ বুলি উল্লেখ কৰে। পূৰ্বৰ দৃষ্টিপাত অনুষ্ঠানত আগধৰোতা হিচাপে থকা শ্ৰীবৰঠাকুৰক আজিৰ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি কেনেধৰণৰ অনুভৱ হৈছে বুলি অনুষ্ঠান কাৰ্যবাহী ঋতুপৰ্ণ দাসৰ প্ৰশ্নৰ উত্তৰত তেওঁ এই কথা প্ৰকাশ কৰে। জ্যেষ্ঠ বাতৰি পৰিৱেশিকা অৰুণিমা গোস্বামী আৰু জিন্তিৰাণী ডেকাই আগধৰা অনুষ্ঠানত তেখেতে 33 বছৰ অধিক কালৰ চাকৰি জীৱনৰ বৰ্ণময় অভিজ্ঞতাৰ কথা উল্লেখ কৰে। আজিৰ অনুষ্ঠানত কেইবাগৰাকীও শ্ৰোতা আৰু সংবাদকৰ্মীয়ে টেলিফোন আৰু ফেচবুকযোগে সংযুক্ত হৈ তেখেতৰ অৱসৰৰ জীৱনৰ বাবে শুভেচ্ছা জনোৱাৰ লগতে বাতৰি বিভাগৰ প্ৰতি তেওঁ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ কথা উল্লেখ কৰে। মঙলদৈত জন্মগ্ৰহণ কৰা শ্ৰীবৰঠাকুৰে আজিৰ অনুষ্ঠানত মঙলদৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেইবাগৰাকীও কৃতি শিক্ষকক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। শ্ৰীবৰঠাকুৰে অসমীয়া ভাষা শুদ্ধভাৱে আয়ত্ত কৰাৰ প্ৰতি মঙলদৈৰ পৰাই তেখেতৰ বুনিয়াদ গঢ়ি উঠিছিল বুলি উল্লেখ কৰে। ডিব্ৰুগড় জিলাত সমাগত বিধানসভা নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰাৰ প্ৰতি লক্ষ্য ৰাখি আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাৰ ৰিটাৰ্ণিং বিষয়া আৰু সহকাৰী ৰিটাৰ্ণিং বিষয়াসকলৰ এখন প্ৰশিক্ষণ সভা অনুষ্ঠিত হয়। এই কাৰ্যসূচীত জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। লখিমপুৰ জিলাৰ ঢকুৱাখানা বিধানসভা সমষ্টিত আজি কেইবাটাও অংগনবাড়ী কেন্দ্ৰ মুকলি কৰা হয়। ঢকুৱাখানাৰ বিধায়ক নৱকুমাৰ দলে এই কেন্দ্ৰকেইটা মুকলি কৰে। অসম প্ৰাদেশিক মহিলা সমিতিৰ শতবৰ্ষ অনুষ্ঠান আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। পদ্মশ্ৰী সন্মানেৰে সন্মানিত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে 1926 চনতে প্ৰতিষ্ঠা কৰা সংস্থাটোৰ শতবৰ্ষ অনুষ্ঠানৰ মূল পতাকা আজি পুৱা উত্তোলন কৰা হয়। ইয়াৰ পাছতেই সমিতিৰ বিষয়ববীয়াৰ লগতে প্ৰতিখন জিলা সমিতিৰ সভাপতি সম্পাদকে 100খন পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে কেইবাগৰাকীও বিশিষ্ট মহিলাক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ লগতে কনকসেন ডেকা, নিৰুপমা বৰগোহাঁই, মৃণালিনী দেৱী, ডাঃ অলকা গোস্বামী আৰু অনুপমা দেৱীৰ বাসগৃহলৈ গৈ সম্বৰ্ধনা জনোৱা হয়। আজি সন্ধিয়া সমিতিৰ উদ্যোগত স্থানীয় মহিলা শিল্পীয়ে দক্ষযোগ্য নাট প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি শ্ৰীলংকাৰ পাল্লেকেলে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত ছুপাৰ 8 পৰ্যায়ৰ এখন গুৰুত্বপূৰ্ণ খেলত পাকিস্তানে শ্ৰীলংকাক 213 ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰত্যুত্তৰত শ্ৰীলংকাই বাতৰি যুগুতোৱাৰ পৰলৈ 3 অভাৰত 1 উইকেট হেৰুৱাই 25 ৰাণ সংগ্ৰহ কৰে। ভাৰত কাইলৈ কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া ছুপাৰ 8 পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।